গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা ফুজৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। হেলথ আৰু ফেমিলি ৱেলফেয়াৰ কাৰণে নাগালেণ্ড লগা মিনিষ্টাৰ পি পাইৱাং কনিয়াক পৰা যোৱাকালি নিউ দিল্লীতে ইউনিয়ন হেলথ মিনিষ্টাৰ জে পি নাড্ডাকে লগ কৰিছে। এইটো মিটিং সময়তে শ্ৰী কনিয়াক পৰা নাগালেণ্ড লগা উন্নতি নিমিত্তে কমিটমেণ্ট জাৰি ৰাখি দিয়ে আৰু বিশেষ কৰি ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটিৰ কাৰণে মেমৰেণ্ডম অফ এগ্ৰিমেণ্ট চহী কৰি দিয়াৰ কাৰণে মন পৰা খুচী পোৱা জনাই দিছে। মিনিষ্টাৰ পৰা ইউনিয়ন মিনিষ্টাৰকে ষ্টেট প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন প্লান SPIP নিচিতে জাৰি থকা ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নতি লগা কদমবিলাক ৰিচৰ্চ এনভেলপ বঢ়াই দিয়া নাগালেণ্ড ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেছ এণ্ড ৰিচাৰ্চ NIMSR আৰু মন মেডিকেল কলেজ দি একাডেমিক আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ লগা উন্নতিৰ ওপৰতে মিনিষ্টাৰকে জানকাৰি দিছিলে। চেণ্ট্ৰেল লেভেলতে নাগালেণ্ড পৰা ষ্টুডেণ্টছ খান নিমিত্তে MBBS ছিটছ বঢ়াই দিয়াৰ কাৰণে সহযোগ কৰি দিয়া নিমিত্তে বি তেওঁৰ পৰা আভাৰী জনাই দিছিলে। তেওঁ দুয়োজন লীডৰ পৰা আৰু আগে বিশেষ নেশ্যনেল হেলথ কদমবিলাক ওপৰতে বি আলোচনা কৰি দিছিলে, যোনটোতে PM আভিম 15 ফাইনেন্স কমিশ্যন গ্ৰান্টছ আৰু নেশ্যনেল হেলথ মিছন ৰিচৰ্চ এনভেলপকে আগে লগা এলোকেশ্যন বঢ়াই দিবলৈ আৰু ষ্টেটে হেলথ কেয়াৰ কামবিলাকে মজবুত বনাই দিবলৈ কাৰণে জল্দি চলাই দিবলৈ কথাবিলাক চামিল থাকিছিলে। নীতি আয়োগ পৰা পূৰাপুৰি ৰোডমেপ, ছত আৰ্থিক কদম লগা নতিজা আৰু টকা পইচা জৰুৰতবিলাক ওপৰতে ধ্যান দি কিনা নিউ দিল্লীতে বিকশিত ভাৰত আৰু নেট জিৰ' লগা অৱস্থা ওপৰতে তিনিটা ষ্টাডি ৰিপৰ্টছ ৰিলিজ কৰি দিছে। যোৱাকালি এইটো ৰিপৰ্টছ লঞ্চ কৰি দিয়া সময়তে চীফ ইকনমিক এডভাইজাৰ ডঃ ভি আনন্তা নাগেশ্বৰণ পৰা এইটো ৰিপৰ্টছবিলাকে বিকশিত ভাৰত লগা ভিজনকে হাছিল কৰি দিবলৈ কাৰণে এটা বেছি নাজুক ৰাস্তা বুলি জনাই দিছে। ইকনমিক সার্ভে 2025-26 জনাই দিয়া মতে ইন্ডিয়া লগা লং টার্ম উন্নতি স্ট্রেটেজিতে এনার্জি ট্রান্সমিশন আসল পিলার আছে। তিওপরা কইছে দেশ লগা উন্নতি ওপরতে আগে সময়তে থাকা আলোচনা বিলাকতে এইটো রিপোর্টস বিলাক বেঞ্চমার্ক হব। ডক্টৰ নাগেশ্বৰণ পৰা আৰু আগে ইউনিয়ন বাজেট 2025-26 জনাই দিয়া মতে মেনুফেক্সাৰিং ক্ষমতা মজবুত বনাই দিয়া জৰুৰতকে জনাই দিছিলে। ফাইনেন্সিয়েল এডভাইজাৰ ডিফেন্স ছাৰ্ভিচেছ ৰাজকুমাৰ আৰোৰা পৰা যোৱাকালি কৈছে কি ডিফেন্স ছেক্টৰ নিমিত্তে বাজেটৰী এলোকেশ্যন বঢ়াই দিয়াৰ পৰা আৰ্ম ফৰ্চেছ লগা কম্বেট তৈয়াৰীকে আৰু বঢ়াই দিব, ইম্পৰ্টছ ওপৰতে ডিপেণ্ড কৰা কমাই দিব, ষ্ট্ৰেটেজিক অট'নমি বঢ়াই দিব আৰু ছাপ্লাই চেইন সুধাৰ কৰি দিব। আকাশবাণী নিউজ লগতে এক্সক্লুচিভ বাতচিত কৰি দিয়াতে শ্ৰী আৰোৰা পৰা কৈছে ইউনিয়ন বাজেটে ডিফেন্স ছেক্টৰ কাৰণে 7,85,000 crore toka rokom allocate kore dikina ase.
Defense allocation this year has been quite adequate and it will be almost 2% of the GDP of the country, which is quite significant. And I'm sure this will adequate to meet the challenges of current geopolitical scenario and modernization challenges, modernization requirements of our armed forces.
য়ামাহা ইণ্ডিয়াৰ লগতে মিলি কিনে সমগ্ৰ শিক্ষা নিচিতে মিউজিক এডুকেশ্যন ওপৰতে এটা তিনিদিন লম্বা ট্ৰেইনিং প্ৰগ্ৰাম যোৱাকালি ডাইৰেক্টৰেট অফ স্কুল এডুকেশ্যন কহিমাতে শুৰু হৈ যাইছে। স্কুল এডুকেশ্যন লগা ডাইৰেক্টৰ ৰাজোচি বেছে পৰা এইটো কদমকে জাপান লগতে পহিলা এডুকেশ্যনেল পাৰ্টনাৰশ্বিপ বুলি কৈছে আৰু ৱৰ্ল্ড ৱাৰ টু সময়তে এইটো দুয়োটা ৰিজন মাজতে ঐতিহাসিক ফ্ৰেণ্ডশ্বিপ থকা ইয়াত কৰি দিছে। ভাল অৱচৰবিলাক কাৰণে মিউজিককে এটা আচল ৰাস্তা হিচাপে জনাই দি কিনা তিয়ৰ পৰা টিচাৰ্ছ খানকে এইটো অৱচৰকে ষ্টুডেণ্টছ খানকে গাইড কৰি দিবলৈ কাৰণে চলাই দিবলৈ প্ৰোৎসাহিত কৰি দিছে। য়ামাহা মিউজিক ইণ্ডিয়া লগা ছেলছ হেড ৰয়জি মাৰুয়ামা পৰা প্ৰেৰণা দিয়া আৰু জীৱন লগতে জোৰাই দিয়াতে মিউজিক লগা তাকত ওপৰতে জোৰ দিছিলে যেতিয়া য়ামাহা কৰ্পৰেশ্যন লগা বিশাখা তৰকৰ পৰা আশা কৰিছে কি এইটো প্ৰগ্ৰাম পৰা নাগালেণ্ডে মিউজিক এডুকেশ্যন মজবুত বনাই দিবলৈ আৰু ষ্টুডেণ্টছ খান লগা জীৱন সুন্দৰ বনাই দিব। ডাইৰেক্টৰেট অফ মাইনৰিটি এফেয়াৰ্ছ পৰা যোৱাকালি যেনে বৈঠকতে মাল্টিপাৰ্পাছ হলতে বেলেগ বেলেগ মাইনৰিটি ৱেলফেয়াৰ স্কিমছবিলাক ওপৰতে এটা এৱেৰনেছ আৰু ছেন্সিটাইজেশ্যন প্ৰগ্ৰাম যোগাৰ কৰি দিছিলে। জইণ্ট ডাইৰেক্টৰ চি এম টি পৰা কৈছে ডিপাৰ্টমেণ্টেল স্কিমছ আৰু মাইনৰিটি ৰাইটছ লগা জানকাৰী বঢ়াই দিবলৈ কাৰণে কদম লগা ভাৱনা থাকিছিলে আৰু জনাই দিছে কি নাগালেণ্ডে মাতুন ছয়টা ধৰ্মকে অফিচিয়েলি মাইনৰিটি ৰিকগনাইজ কৰি দিকিনা আছে। আচল স্কিমছবিলাক আছে মাইনৰিটি স্কলাৰশ্বিপছ, মাইক্ৰ' ক্ৰেডিট লোনছ, PM বিকাশ স্কিল ডেভেলপমেণ্ট ইনিচিয়েটিভ আৰু PMJVK ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছবিলাক। এইটোৰ পৰা NMD এফ চি নিজেতে আর্টিসান উইমেন আর সেলফ হেল্প গ্রুপস কারণে দিয়া লাভ বিলাকবে জনাই দিছিলে। এইটোরগতে আজি পুজোর লগা খবর দিয়া শেষ করে আছে। শুনি থাকিবি সাম লাগা নাগামিজ খবর 7:10 আনি দিব। আপনি খান সব লাগা দিন ভাল হব বলে আশা করে আছে।